এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট আৰু টিয়ক বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিব। ইয়াৰে গোলাঘাট বিধানসভা সমষ্টিৰ কাৰ্যসূচীত ডঃ শৰ্মাই বিভিন্ন আত্মসহায়ক গোটৰ 36,873 মহিলাক মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ ধনৰাশি আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে লগতে 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। তেওঁ 4 কোটি টকা ব্যয়েৰে নিৰ্মিত মুকলি প্ৰেক্ষাগৃহ, 7 কোটি টকা ব্যয় সাপেক্ষ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু 4 কোটি টকাৰে নিৰ্মিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণতে 104 কোটি টকা ব্যয় সাপেক্ষ গোলাঘাট মেৰাপানী পথ আৰু 106 কোটি টকা ব্যয় সাপেক্ষ পদুমণি ৰঙাজান পথো মুকলি কৰিব। তেওঁ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ো উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি শিৱসাগৰৰ ডিমৌ আৰু লক্ষীমপুৰৰ ৰঙানদী সমষ্টিত 2খন জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম পৰ্যায়ৰ 10,000 টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। দুয়োটা সমষ্টিৰ মুঠ 57,046 গৰাকী হিতাধিকাৰীক আঁচনিখনৰ প্ৰাৰম্ভিক পুঁজি বিতৰণৰ অন্তত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
25,000 গৰাকী হিতাধিকাৰীৰ মাজত আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো। 93টা সমষ্টিত পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। অনাগত দিনত আমি বাকী থকা 30টা সমষ্টিতো এই পুঁজি সুন্দৰভাৱে বিতৰণ কৰিম।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী আদৰ্শই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰিছে আৰু তেখেতৰ শিক্ষা আজিও সমগ্ৰ দেশৰ বাবে প্ৰেৰণাৰ উৎস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰি কালি এই মন্তব্য কৰে। ভাষণত শ্ৰীমতী মুৰ্মুৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু সাংস্কৃতিক ঐতিহ্যক বিশেষ মৰ্যাদা দিয়াৰ লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জাগীৰোডৰ ছেমিকণ্ডাক্টৰৰ বিষয়ে উল্লেখ কৰে। ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে তেখেতৰ কালজয়ী গীতসমূহে দেশবাসীক একতাৰ সুৰেৰে বান্ধি ৰাখিছে। প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি অসমৰ জাগীৰোডত স্থাপন কৰা ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনক বিশ্বৰ বৈদ্যুতিন সামগ্ৰীৰ আয়ুস ৰেখাৰূপে গঢ়ি তুলিব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নীত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সন্দৰ্ভতো ভাষণত আলোকপাত কৰে। বিশেষকৈ অসম আৰু পশ্চিমবংগৰ মাজত নতুনকৈ আৰম্ভ হোৱা বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন সেৱাই উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীসকলৰ বাবে আধুনিক তথা আৰামদায়ক যাত্ৰাৰ সূচনা কৰা বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত দূৰণিবতীয়া দুৰ্গম এলেকা, পাৰ্বত্য এলেকা, জনজাতি বসতি প্ৰধান অঞ্চল আৰু সীমান্ত এলেকাসমূহৰ সৈতে যোগাযোগ সুচল হৈছে। শিৱসাগৰত স্থাপন হ'বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয়, অৰুণাচল প্ৰদেশৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, ত্ৰিপুৰাৰ আগৰতলাৰ মাতৃ আৰু শিশুৰ বিশেষ চিকিৎসালয় আদিয়ে উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা খণ্ডলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনা বুলিও শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায় উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ে 238 কোটি টকা ব্যয় সাপেক্ষে ইনডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কোৰ্ট, 2খন ভলীবল কোৰ্ট, 1খন বাস্কেটবল কোৰ্ট, ছুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। খনিকৰ পেৰেড গ্ৰাউণ্ডত দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোচাও উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণী স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব।